নমস্কাৰ, নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ 36,834গৰাকী আত্মসহায়ক গোটৰ সদস্যাক 10,000 টকাকৈ চেক প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ভোলাগুৰিৰ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে ৰাজ্য চৰকাৰে বিগত 4 বছৰত মহিলাসকলক বিভিন্ন দিশত আগবঢ়াই নি সবলীকৰণৰ বাবে নিৰন্তৰ কাম কৰিছে। বৰ্তমানৰ অসম চৰকাৰে গ্ৰহণ কৰা বহু আঁচনি দেশৰ আন আন ৰাজ্যসমূহেও অনুকৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শিক্ষা বিভাগত 8,000ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকে। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 252গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণৰ উপৰি 62গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 1,275গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু 6,522গৰাকী স্নাতক শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ সঞ্চালকালয়ৰ অধীনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 28গৰাকী প্ৰবক্তা আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। বিশ্বনাথত ন্যায়াধীশ ববিতা খত্ৰীৰ ন্যায়িক আদালতে আজি পক্সো আইনৰ অধীনত পদ্ম গগৈ নামৰ এজন লোকক যৌন নিৰ্যাতনৰ অপৰাধত দোষী সাব্যস্ত কৰে। পদ্ম গগৈ গহপুৰৰ এখন বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত অৱস্থাত 2023চনৰ 2 আগষ্টত বিদ্যালয়খনৰ এগৰাকী কণমানী শিশুক যৌন অতিশয্যা চলাইছিল। আদালতে বিশেষ পক্সো আইনৰ অধীনত অভিযুক্তক দোষী সাব্যস্ত কৰি দণ্ড আৰু জৰিমনা বিহে। এই সন্দৰ্ভত চৰকাৰী অধিবক্তা মৌচুমী বৰঠাকুৰ বৰুৱাই এইদৰে কয়।
মাননীয়া ববিতা খত্ৰীৰ আদালতে স্পেচিয়েল পক্সো 156/23 গোচৰত পদ্ম গগৈ নামৰ এজন ব্যক্তিক দোষী সাব্যস্ত কৰে। তেওঁ এগৰাকী 8 বছৰীয়া কণমানী শিশুক যৌন আতিশয্য চলাইছিলে। আজি মাননীয় আদালতে এই ব্যক্তিজনক পক্সো আইনৰ ছেকশ্যন 6 ধাৰা অনুসৰি 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা আৰু ছেকশ্যন 354A ধাৰাত 1 বছৰৰ কাৰাদণ্ড আৰু 1,000 টকাৰ জৰিমনা বিহে।
চলিত বৰ্ষৰ ডিচেম্বৰত হ'বলগীয়া সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তই আজি জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ সচিব গীতাৰ্থ বৰুৱা উপস্থিত আছিল। বৈঠকত জিলাখনৰ একমাত্ৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদীয় সমষ্টি 20 নম্বৰ বাম ৰজাবাৰীৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰে পৰা ভোট গণনালৈকে ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত বৈঠকত সবিশেষ প্ৰকাশ কৰে। মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষা খণ্ডৰ উদ্যোগত পৰহিলৈ এখন বিজ্ঞানভিত্তিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত হ'বলগীয়া এই প্ৰতিযোগিতা পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। ভূৰবন্ধা শিক্ষা খণ্ড এলেকাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ নিৰ্দেশনাত হ'বলগীয়া এই প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলে বিজ্ঞানভিত্তিক প্ৰকল্প নিৰ্মাণ, বক্তৃতা প্ৰদান, বিজ্ঞানভিত্তিক চিত্ৰাংকন আৰু ধাৰণা সম্পৰ্কীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। কোকৰাঝাৰ জিলাৰ দেৱীতোলাত অৱস্থিত পি এম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত এখন সজাগতামূলক সভাত মাদক দ্ৰব্যৰ কুপ্ৰভাৱ আৰু সৰবৰাহ, বাল্য বিবাহ, শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতন প্ৰতিৰোধ, শিশু শ্ৰমিক আৰু শিশু সৰবৰাহ সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰা হয়। এই সভাৰ জৰিয়তে এনেবোৰ বিষয়ত শিক্ষাৰ্থী, শিক্ষক আৰু স্থানীয় লোকসকলক সজাগ কৰি শিশুসকলক সকলো ধৰণৰ নিৰ্যাতনৰ পৰা ৰক্ষা কৰা আৰু নিৰাপত্তা দিবলৈ জনসজাগতাৰ সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম বিভাগ আৰু ভূমি সংৰক্ষণ বিভাগৰ বিভাগীয় পৰ্যালোচনা বৈঠকত আজি মন্ত্ৰী উৰ্ষা গৌৰৱ ব্ৰহ্মই অংশগ্ৰহণ কৰে। এই বৈঠকত মাজুলী জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।